Ea akakpani. বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে অপাৰেচন সিন্ধুৰ সম্পৰ্কীয় ভাৰতৰ কূটনৈতিক প্ৰয়াস আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে এটা সৰ্বদলীয় প্ৰতিনিধি দল পাঁচখন ৰাষ্ট্ৰলৈ বুলি ৰাওনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকশাই তোলা 103টা ষ্টেচন মুকলি কৰিব। মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত কমেও 20জন নক্সালবাদী নিহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। অপাৰেচন সিন্ধুৰ সম্পৰ্কীয় ভাৰতৰ কূটনৈতিক প্ৰয়াস আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দল আজি পাঁচখন ৰাষ্ট্ৰলৈ বুলি ৰাওনা হয়। এই প্ৰতিনিধি দলটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া গণৰাজ্য, জাপান আৰু ছিংগাপুৰলৈ যাব আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদৰ সন্মুখীন হোৱাৰ বাবে গ্ৰহণ কৰা দেশৰ দৃঢ় দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰিব। ৰাওনা হোৱাৰ পূৰ্বে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীঝাই কয় যে সন্ত্ৰাসবাদ পাকিস্তানৰ ৰাজনীতিৰ অংশ আৰু ইছলামাবাদ মহলে কিদৰে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে সেই বিষয়ে তেওঁলোকে বিশ্বক জনাব। শিৱসেনাৰ সাংসদ শ্ৰীকান্ত সিন্ধেৰ নেতৃত্বত আন এটা প্ৰতিনিধি দল আজি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAE, লাইবেৰিয়া, কংগো গণতান্ত্ৰিক গণৰাজ্য আৰু চিয়েৰা লিয়ন অভিমুখে ৰাওনা হয়। পাকিস্তানৰ অভিসন্ধি আৰু ভাৰতৰ সফল সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় মহলক অৱগত কৰোৱাৰ উদ্দেশ্যে 7টা বহুদলীয় প্ৰতিনিধি দল গঠন কৰা হৈছে। এই প্ৰতিনিধি দলসমূহে 5 জুনৰ ভিতৰত মুঠ 32খন দেশ ভ্ৰমণ কৰিব আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি আৰু সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে অৱগত কৰিব। উল্লেখযোগ্য যে বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কালি নতুন দিল্লীৰ সংসদ ভৱনত 3টা প্ৰতিনিধি দলৰ সদস্যক ভ্ৰমণৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকশাই তোলা 103টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কাফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। প্ৰধানমন্ত্ৰীয়ে লগতে 26,000 কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়ন প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত ৰেল, পথ, শক্তি, জল আৰু নবীকৰণযোগ্য শক্তিখণ্ডৰ প্ৰকল্প আছে। মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুৱামা কালি কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ উপস্থিতিত মিজোৰামক পূৰ্ণ সাক্ষৰতাপ্ৰাপ্ত ৰাজ্য হিচাপে ঘোষণা কৰে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সৰ্বাত্মক শিক্ষা আৰু প্ৰতিগৰাকী নাগৰিকৰ সবলীকৰণৰ বাবে গ্ৰহণ কৰা শক্তিশালী পদক্ষেপৰ ফলত ৰাজ্যখনে এই সফলতা লাভ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই সাফল্যৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জনাইছে। শ্ৰীপ্ৰধানে সামাজিক মাধ্যমযোগে কৈছে যে এয়া ৰাষ্ট্ৰৰ বাবে গৌৰৱৰ ক্ষণ। এয়া চৰকাৰ আৰু জনসাধাৰণৰ সমূহীয়া প্ৰচেষ্টাৰ ফল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীপ্ৰধানে কয় যে মিজোৰামৰ এই সাফল্যৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অনুপ্ৰেৰণা লাভ কৰিব। এই সফলতাই বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব বুলিও তেওঁ মন্তব্য কৰে। বিজেপিয়ে অপাৰেচন সিন্ধুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মাল্লিকাৰ্জুন খাৰ্গেক তীব্ৰ সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে শ্ৰীখাৰ্গেৰ মন্তব্য সঁচাকৈ গৰিহণাযোগ্য আৰু সশস্ত্ৰ বাহিনীৰ প্ৰতি অপমানজনক। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও পূৰ্বে এনেধৰণৰ মন্তব্য কৰা বুলি উল্লেখ কৰে। কালি কৰ্ণাটকৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰীখাৰ্গেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সামৰিক অভিযানৰ বিষয়ে উল্লেখ কৰি আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ উঠিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ আবুজমাৰ এলেকাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত এজন শীৰ্ষ কমাণ্ডাৰসহ কমেও 20 জন নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ এজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ছত্তীশগড়ৰ নাৰায়ণপুৰ, দান্তেৱাড়া, বিজাপুৰ আৰু কণ্ডাগাঁৱৰ জিলা সংৰক্ষিত বাহিনীৰ এটা যৌথ দলে আবুজমাৰ এলেকাত নক্সালবাদীৰ এজন শীৰ্ষ নেতা আৰু ভালেসংখ্যক নক্সালবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰি আজি পুৱা চলোৱা অভিযানত এই নক্সালবাদীকেইজন নিহত হয়। আমালৈ বাতৰি অহাৰ পৰলৈকে নক্সালবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত আছে। কেন্দ্ৰীয় চৰকাৰে 29 মেৰ পৰা 2 জুনৰ ভিতৰত তাপমাত্ৰা 55 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতৰ্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ সত্যাসত্য নিৰূপণ গোটে চৰকাৰে এনে কোনো অধিসূচনা জাৰি কৰা নাই বুলি স্পষ্ট কৰি দিছে আৰু জনসাধাৰণক বতৰৰ বতৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৱেবছাইট চাবলৈ আহ্বান জনাইছে। সীমান্ত সুৰক্ষা বাহিনীয়ে কালি সন্ধিয়া পঞ্জাৱৰ সীমান্তৱৰ্তী এলেকা অমৃতসৰৰ পৰা এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ কৰে। সুৰক্ষা বাহিনীৰ জোৱানে আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হোৱা সন্দেহজনক লোকজনে সীমান্তৰ নিৰাপত্তাৰ বাবে পাৰ হ'বলৈ চেষ্টা কৰা কাৰ্য নিৰীক্ষণ কৰি লোকজনৰ এই কাৰ্য প্ৰত্যাহ্বান জনাই তেওঁক গ্ৰেপ্তাৰ কৰে। সীমান্ত সুৰক্ষা বাহিনীয়ে জনোৱা মতে সন্দেহজনক লোকজনে নিজকে পাকিস্তানী নাগৰিক বুলি প্ৰকাশ কৰিছে। তালাচীৰ সময়ত লোকজনৰ পৰা 330 টকা পাকিস্তানী নোট উদ্ধাৰ কৰা হৈছে। সীমান্ত সুৰক্ষা বাহিনী আৰু ইয়াৰ ভগ্নী সংস্থাসমূহে প্ৰাৰম্ভিক সোধাপোছাৰ পাছত অনুপ্ৰৱেশকাৰীজনক স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়া হৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোকজনক জেৰা চলাব। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে নিৰাপত্তা পৰিষদত কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সামুদ্ৰিক সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত বিতৰ্কত অংশ লৈছে হৈছে ভাৰতৰ ব্যাপক সামুদ্ৰিক প্ৰক্ৰিয়াৰ উপেক্ষা লৈ ধৰে। তেওঁ এই বিতৰ্কত ৰাষ্ট্ৰীয় ভাবুকি আৰু সন্ত্ৰাসবাদ জনাইছে চৰণ সামগ্ৰী আৰু অবৈধ মাছ ধৰাৰ প্ৰত্যাহ্বান বুলি ধৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাসভাৰ পদক্ষেপৰ সৈতে সামুদ্ৰিক নিৰাপত্তা সংঘৰ্ষত কমেও 20 জন নক্সালবাদী নিহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।